জিৰিমিয়া 39 অধ্যায়। জেৰুচালেমৰ পতন। পাছত জেৰুচালেম হতটোৰ হাতত পৰা সময়ত যিহুদাৰ ৰজা ছিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবুখদনেচৰ আৰু তেওঁ সকলো সৈন্য সামন্তই জেৰুচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে। পাছত ছিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ'ল। বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল অৰ্থাৎ নেগল, চৰেশ্বৰ, চমগড়, নবু, প্ৰধান নপুংসক সস্খিম আৰু প্ৰধান গণক নেগল, চৰেশ্বৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল। পাছত যেতিয়া যিহুদাৰ ৰজা ছিদিকিয়া আৰু সকলো যোদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়ে ওলাই গ'ল। আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ'ল, কিন্তু কলদিয়াসকলৰ সৈন্য সামন্তই তেওঁলোকৰ পাছত হেদি গৈ জিৰিহুৰ সমৰ্থলত ছিদিকিয়াক লগ পায়। তেওঁক ধৰি হমাত দেশৰ ৰিবলা লৈ বাবিলৰ ৰজাৰ নবুখদনেচৰৰ গুৰিলৈ নিলে আৰু তেওঁলৈ দণ্ডাজ্ঞা কৰিলে। পাছে বাবিলৰ ৰজাই ৰিবলাত ছিদিকিয়াৰ পুতেকসকলক তেওঁ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহুদাৰ সকলো মুখ্য লোককো বধ কৰিলে। তাৰ বাহিৰে তেওঁ ছিদিকিয়াৰ চকু কাঢ়ি তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে। পাছত কলদিয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু জেৰুচালেমৰ গড়বোৰ ভাঙি পেলালে। এই সময়ত নবুজৰ দান ৰক্ষক সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক তেওঁ ফলীয়া হ'বলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ'ল। কিন্তু নবুজৰ দান ৰক্ষক সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহুদাৰ দেশত অৱশিষ্ট ৰাখিলে আৰু সেই কালত তেওঁলোকক দাক্ষাবাৰী আৰু মাটি দান কৰিলে। বাবিলৰ ৰজা নবুখদনেচৰে জিৰিমিয়াৰ বিষয়ে নবুজৰ দান ৰক্ষক সেনাপতিক এই আজ্ঞা দিলে বোলে, তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰা, তেওঁৰ কোনো অপকাৰ নকৰিবা, কিন্তু তেওঁ তোমাক যেনেকৈ ক'ব তেওঁলৈ তেনেকৈ কৰিবা। এই হেতুকে নবুজৰ দান ৰক্ষক সেনাপতি প্ৰধান নপুংসক নবু চৰ্জবান আৰু প্ৰধান গণক নেগল চৰেশ্বৰ আদি বাবিলৰ ৰজা আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই পহৰীৰ চোতালৰ পৰা জিৰিমিয়াক আনিলে আৰু তেওঁ ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহিকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিলে আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে। জিৰিমিয়া পহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ জিহুৱাৰ এই বাক্য আহিছিল বোলে, তুমি গৈ কুচিয়া এবট মেলকক কোৱা, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মংগলৰ কাৰণে নহয় অমংগলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেইদিনা তোমাৰ আগত সেইবোৰ ফলিয়াব, কিন্তু জিহুৱাই কৈছে, সেইদিনা মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ'ব, কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম, তুমি তৰোৱালত পতিত নহ'বা, কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা, কাৰণ জিহুৱাই কৈছে, তুমি মোক বিশ্বাস কৰিলা।